নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই দিশা শৰ্মা। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগে দিয়া তথ্য অনুযায়ী জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আসনৰ বাবে দাখিল কৰা 7,174খন মনোনয়ন পত্ৰৰ ভিতৰত 189খন মনোনয়ন পত্ৰ নাকচ হয় আৰু 6,761খন মনোনয়ন পত্ৰ বৈধ বিবেচিত হয়। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা অৰ্থাৎ কালি 234খন মনোনয়ন প্ৰত্যাহাৰ কৰা হয়। 397খন জিলা পৰিষদৰ বাবে আৰু আঞ্চলিক পঞ্চায়তৰ 2,192খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। গাঁও পঞ্চায়তৰ 21,920খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনৰ বাবে পূৰ্ণ শক্তিৰে প্ৰচাৰ চলাইছে। দলটোৱে আজি কাছাৰ জিলাত আনুষ্ঠানিকভাৱে প্ৰচাৰ অভিযান আৰম্ভ কৰে। শিলগুৰিত বিজয় সংকল্প সমাৱেশ আয়োজন কৰি দলটোৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সাংসদ পৰিমল শুক্লবৈদ্য, মন্ত্ৰী কৌশিক ৰায়কে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা এই সমাৱেশত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে জিলাখনৰ 25খন জিলা পৰিষদৰ আসনৰ ভিতৰত 2খনত আৰু 162খন আঞ্চলিক আসনৰ ভিতৰত 35খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী জয়ী হৈছে। বিৰোধী কংগ্ৰেছ দলে আজি গুৱাহাটীত দলটোৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। দলটোৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত মুকলি কৰা এই ইস্তাহাৰত দলটোৱে পঞ্চায়ত দখল কৰিলে পঞ্চায়তী ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইস্তাহাৰত পঞ্চায়তৰ জৰিয়তে তৃণমূল পৰ্যায়লৈ ক্ষমতা হস্তান্তৰ, জব কাৰ্ডৰ অধিকাৰীক ন্যূনতম 100 দিনৰ কৰ্ম নিশ্চিতি আৰু মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰ লগতে PMAY-ৰ অৰ্ধনিৰ্মিত ঘৰসমূহ সম্পূৰ্ণ কৰা, আঁচনিৰ অনুমোদনৰ বৃত্তীয় বৰ্ষটোতেই নিৰ্মাণ কাৰ্য সমাপ্ত কৰা, সময়মতে পুঁজি মুকলি কৰা আৰু সকলো আঁচনিৰ সফল ৰূপায়ণ সুনিশ্চিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ লগতে ইস্তাহাৰত আঁচনি নিৰ্ধাৰণ, হিতাধিকাৰী নিৰ্বাচনত হোৱা দুৰ্নীতি, স্বজন তোষণ, বৈষম্যৰ অৱসান ঘটাই সকলোৰে সম অধিকাৰ, সমবিকাশ সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ ত্ৰিবাৰ্ষিক অধিৱেশন আজিৰে পৰা জামুগুৰিহাটৰ মংগলবৰীয়া খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অধিৱেশনৰ প্ৰথম দিনা নেৱাৰ সমাজৰ পৰম্পৰাগত অনুষ্ঠান বেল বিবাহ আৰু ব্ৰতবন্ধ অনুষ্ঠানত অৰ্ধশতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। পশ্চিমবংগৰ দাৰ্জিলিঙৰ পৰা অহা নেৱাৰী পুৰোহিতৰ দ্বাৰা এই অনুষ্ঠান সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে গোৰ্খা জনগোষ্ঠীৰ নেৱাৰ সমাজত বিবাহ উপযোগ্য ছোৱালীসকলৰ প্ৰথমে বেলগছৰ সৈতে এক ধৰ্মীয় আৰু প্ৰতীকী বিবাহ সম্পন্ন কৰা হয়। শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ ভাতৃ সংগঠন শংকৰ মাধৱ সাংস্কৃতিক সমাজৰ উদ্যোগত আজি গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ খেলপথাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 5,000 নামতীয়ে গুৰুজনাৰ অমূল্য সৃষ্টিৰাজী বৰগীত, ঘোষানাম, হোলীগীত, বিয়ানাম আদি পৰিৱেশন কৰি চৌপাশে আধ্যামিক পৰিৱেশৰ সৃষ্টি কৰে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰে পৰা 550 বছৰ পূৰ্বে নাম গীত, বাদ্য, কলা সংস্কৃতি সৃষ্টি কৰি অসমীয়া জাতিক চহকী জাতি হিচাপে প্ৰতিষ্ঠিত কৰি গৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমতক লৈ কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 03-6126-1876 আৰু 2662325 এই দুটা নম্বৰত ফোন কৰি আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্ৰীড়া বাৰ্তা আৰু প্ৰাসংগিক আদি অনুষ্ঠান সম্পৰ্কত অভিমত আৰু পৰামৰ্শ আগবঢ়াব পাৰিব। ইয়াৰ লগতে শ্ৰোতাসকলে 9864055566 নম্বৰত হোৱাটছএপযোগেও পঠিওৱা বাৰ্তাও অনুষ্ঠানটোত অন্তৰ্ভুক্ত কৰা হ'ব। বাতৰি বিভাগে পৰহিলৈ সন্ধিয়া 7:45 অসমীয়া বিয়াৰ পৰিৱৰ্তন আৰু কিছু চিন্তা দুশ্চিন্তা বিষয়ক এটি বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই দুটা অনুষ্ঠানৰে পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ ৰোচন বৰঠাকুৰৰ। অসম নাট্য সন্মিলনৰ হোজাই সদৰ শাখাৰ সৌজন্যত প্ৰথমবাৰৰ বাবে আজিৰে পৰা 3-দিনীয়াকৈ দ্বিভাষিক নাট সমাৰোহৰ আয়োজন কৰা হৈছে। এই দ্বিভাষিক নাট সমাৰোহত অসমীয়া আৰু বাংলা এই দুটা ভাষাত 4খন নাট মঞ্চস্থ কৰা হ'ব। ইতিমধ্যে গুৱাহাটীৰ ড্ৰামাটিক ছচাইটি, তেজপুৰৰ ঐতিহাসিক বা মঞ্চ আৰু লামডিঙৰ আনন্দম ড্ৰামা গোষ্ঠী হোজাইত উপস্থিত হৈছে।